আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো সংগীতা শৰ্মাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আবকাৰী নীতি কেলেংকাৰীৰ অভিযোগৰ গোচৰত বিধি বলবৎকাৰী সঞ্চালকালয়ৰ গ্ৰেপ্তাৰ, লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত, নতুন শিক্ষাবৰ্ষ অৰ্থাৎ 1 এপ্ৰিলৰ পৰা শিক্ষা সেতু এপৰ জৰিয়তে শিক্ষক কৰ্মচাৰীৰ উপস্থিতি বাধ্যতামূলক কৰাৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগৰ নিৰ্দেশ, উত্তৰ পূব ক্ৰীড়া প্ৰতিযোগিতাত অসমৰ এই পৰ্যন্ত 22টা সোণসহ মুঠ 80টা পদক অৰ্জন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ সপ্তদশ সংস্কৰণৰ উদ্বোধনী খেলত আজি চেন্নাই ছুপাৰ কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মুখামুখি। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আবকাৰী নীতি কেলেংকাৰীৰ অভিযোগৰ গোচৰত বিধি বলবৎকাৰী সঞ্চালকালয়ে যোৱা নিশা গ্ৰেপ্তাৰ কৰে। শ্ৰীকেজৰিৱালক গ্ৰেপ্তাৰৰ পাছত বাসগৃহৰ পৰা নতুন দিল্লীস্থিত নিজৰ কাৰ্যালয়লৈ নিয়া হয়। ইয়াৰ পূৰ্বে বিধি বলবৎকাৰী সঞ্চালকালয়ৰ এটা দলে কালি সন্ধিয়া মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহত উপস্থিত হয় আৰু তালাচী চলায়। বিধি বলবৎকাৰী সঞ্চালকালয়ে দিল্লীৰ আবকাৰী নীতি সম্পৰ্কীয় কোলাধন বৈধকৰণৰ গোচৰত কেজৰিৱাললৈ 9 বাৰকৈ চমন জাৰি কৰিছিল। অৱশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে এই চমনসমূহ অবৈধ আৰু ৰাজনৈতিকভাৱে উদ্দেশ্য প্ৰণোদিত বুলি উল্লেখ কৰি সঞ্চালকালয়ৰ সন্মুখত হাজিৰ হোৱা নাছিল। দিল্লী উচ্চ ন্যায়ালয়ে কালি শ্ৰীকেজৰিৱালক বিধি বলবৎকাৰী সঞ্চালকালয়ৰ কোনো শাস্তিমূলক ব্যৱস্থাৰ পৰা সকাহ দিবলৈ অস্বীকাৰ কৰাৰ পাছতেই মুখ্যমন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হয়। ইফালে আম আদমী পাৰ্টীৰ নেতা তথা দিল্লীৰ মন্ত্ৰী আতিশে কৈছে যে তেওঁৰ দৰে কেজৰিৱালৰ গ্ৰেপ্তাৰ প্ৰত্যাহাৰ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব। তেওঁ কয় যে দলে বিষয়টো সন্দৰ্ভত ততালিকে শুনানি গ্ৰহণ কৰিবলৈ উচ্চতম ন্যায়ালয়ক অনুৰোধ জনাইছে। নিৰ্বাচন আয়োগে কালি নিৰ্বাচনী বণ্ডৰ নম্বৰসহ সকলো তথ্য ৰাজহুৱা কৰে। এই নম্বৰৰ জৰিয়তে ক্ৰেতা আৰু ধন লাভ কৰা ৰাজনৈতিক দলৰ নাম মিলাই চাব পৰা যাব। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ভাৰতীয় ষ্টেট বেংকে নিৰ্বাচনী বণ্ডৰ সবিশেষ দাখিল কৰাৰ পাছত আয়োগে ইয়াৰ ৱেবছাইটত ডাটা আৰু প্ৰাপকসকলৰ সুকীয়া তালিকা প্ৰকাশ কৰিছে। লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান আৰম্ভ কৰাৰ লগতে সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় সমষ্টিৰ NDAৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালে কালি সমষ্টিটোৰ অন্তৰ্গত খোৱাং বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলায়। এই উপলক্ষে আয়োজিত সভাত বিধায়ক চক্ৰধৰ গগৈৰ উপৰি দলৰ কেইবাগৰাকীও নেতা উপস্থিত থাকে। ইপিনে মাজুলীৰ গড়মূৰ বংশীগোপাল নাট্য মন্দিৰত কালি আয়োজিত সন্মিলিত গণশক্তি আৰু বিজেপি মাজুলী জিলা সমিতিৰ যুটীয়া সাংগঠনিক সভাত মন্ত্ৰী ডাঃ অনুপ পেগু, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভুৱন গামকে ধৰি কেইবাগৰাকীও কৰ্মকৰ্তা উপস্থিত থাকে। এই সভাত যোৰহাট সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈক জয় কৰোৱাৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰাৰ সিদ্ধান্ত লোৱা হয়। গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু মিত্ৰজোঁটৰ নেতা তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কালি গোৱালপাৰা জিলাৰ দুধনৈত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে। এই কাৰ্যসূচীত দলৰ ভালেসংখ্যক নেতা কৰ্মী উপস্থিত থাকে। গুৱাহাটী সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে কালি সমষ্টিটোৰ অন্তৰ্গত ৱাৰ্ডৰ সভাপতিসকলৰ সৈতে দলীয় সতীৰ্থসকলৰ উপস্থিতিত আলোচনাত মিলিত হয়। তেওঁ জনসাধাৰণৰ সৈতেও মত বিনিময় কৰে। লখিমপুৰ সমষ্টিৰ ডুমডুমাত বিধায়ক ৰূপেশ গোৱালাই NDA সমৰ্থিত প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ প্ৰচাৰ চলায়। ইপিনে তিনিচুকীয়াৰ দুৰ্গাবাৰীত ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। আনহাতে কাজিৰঙা সমষ্টিৰ বিভিন্ন স্থানত ৰাজনৈতিক দলসমূহে তৎপৰতা অব্যাহত ৰাখিছে। খুমটাই সমষ্টিৰ গাঁওসমূহত বিধায়ক মৃণাল শইকীয়াৰ সৈতে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ দাসাই প্ৰচাৰ চলায়। কৰিমগঞ্জৰ বিজেপি প্ৰাৰ্থী কৃপানাথ মল্লই দৌলচৰা মণ্ডলৰ এখন দলীয় সভাত অংশগ্ৰহণ কৰে। ইপিনে ধুবুৰী সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে। 24,43,000ৰো অধিক ভোটদাতা থকা সমষ্টিটোত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলামে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। প্ৰাৰ্থীগৰাকীয়ে গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰু কানকাটাত দলীয় কৰ্মীৰ লগতে ৰাইজৰ সৈতে মত বিনিময় কৰে। ইপিনে দৰং ওদালগুৰি লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী মাধৱ ৰাজবংশীয়ে কালি খাৰুপেটীয়াত এখন দলীয় সভাত অংশ লয়। যোৰহাট জিলাৰ তিয়ক বিধানসভা সমষ্টিৰ বিজেপিৰ কাৰ্যকৰ্তাসকলৰ এখন সাংগঠনিক সভা অনুষ্ঠিত হয়। এই সভাত মন্ত্ৰী অজন্তা নেওগ প্ৰমুখ্যে ভালেসংখ্যক নেতা কৰ্মী উপস্থিত থাকে। বৰপেটাৰ লোকসভা সমষ্টিৰ বাবে অসম গণ পৰিষদৰ জিলা নিৰ্বাচনী কাৰ্যালয়টো কালি মুকলি কৰা হয়। দলৰ জিলা সভাপতি তথা প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাসে কাৰ্যালয়টো মুকলি কৰে। সমাগত লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টি কৰা আৰু আদৰ্শ আচৰণবিধি কঠোৰভাৱে বলবৎ কৰাৰ বাবে জিলা প্ৰশাসনসমূহ তৎপৰ হৈ পৰিছে। শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত ভোটদাতাৰ সজাগতাৰ অংশস্বৰূপে জিলাখনৰ নিজৰ নিৰ্বাচনী শুভংকৰ BLO বাইদেউ উন্মোচন কৰা হয়। নগাঁও জিলাৰ ভোটদাতাৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা কালি চাইকেল সমদল উলিওৱা হয়। এই সমদলত ভালেসংখ্যক নতুন ভোটদাতাই অংশগ্ৰহণ কৰে। তিনিচুকীয়া নিৰ্বাচনী জিলাৰ নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ সময়ছোৱাত ধনৰ অবৈধ লেনদেন, ভোটদাতাক ধন দি প্ৰলোভিত কৰা, সুৰাৰ অবাধ প্ৰচলন আদি ৰোধ কৰাৰ উদ্দেশ্যে অভিযান চলোৱা হৈছে। তিনিচুকীয়া, মাকুম, ডিগবৈ, ডুমডুমা বিধানসভা সমষ্টিত আদৰ্শ আচৰণ বিধি বলবৎ কোষে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে। ইফালে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছৰে পৰা দক্ষিণ শালমাৰা মানকাছৰ জিলা আৰক্ষীয়ে তালাচী অভিযান ব্যাপক কৰি তুলিছে। জিলাখনৰ অসম মেঘালয় সীমান্ত এলেকাৰ প্ৰৱেশদ্বাৰসমূহেদি অহা যোৱা কৰা প্ৰতিখন বাহনত তালাচী চলোৱা হৈছে। কাজিৰঙা সমষ্টিত নিৰ্বাচনী আয়োগে ব্যয় পৰ্যবেক্ষক হিচাপে নিয়োগ কৰা আই আৰ এছ লক্ষ্মণ সিং গুৰ্জাৰ কালি গোলাঘাটত উপস্থিত হয়। ব্যয় পৰ্যবেক্ষকগৰাকীয়ে নিৰ্দিষ্ট নিৰ্বাচনী কোষসমূহ পৰিদৰ্শন কৰে আৰু জিলা নিৰ্বাচনী বিষয়া তথা অন্যান্য সংশ্লিষ্ট বিষয়াসকলৰ লগত আলোচনাত মিলিত হয়। মাজুলী জিলাতো নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ পৰিপ্ৰেক্ষিতত যোৱা 17 মাৰ্চৰ পৰা নিয়মীয়া তালাচী অভিযান চলাই থকা হৈছে। 12টা নিৰীক্ষণকাৰী দল, ফ্লাইং স্কোৱাড আৰু ভিডিঅ' নিৰীক্ষণকাৰী দলে দিনৰ 12 ঘণ্টাই এনে অভিযান চলোৱাৰ লগতে আদৰ্শ আচৰণ বিধি উলংঘাৰ ঘটনা ৰোধ কৰাৰ বাবে কাম কৰি আছে। মানকাছৰ আদৰ্শ খেতিয়ক গিয়াছুদ্দিন আহমেদে ষ্ট্ৰবেৰী খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে। হাত শিঙিমাৰী কৃষি বিষয়াৰ কাৰ্যালয়ৰ কৃষি উন্নয়ন বিষয়া মিথু গগৈ আৰু সহকাৰী কৃষি পৰিদৰ্শক আব্দুল ছালাম চৰকাৰে কানাইমাৰা গাঁৱৰ গিয়াছুদ্দিনক ষ্ট্ৰবেৰীৰ পুলি প্ৰদান কৰে। গিয়াছুদ্দিনে এতিয়া প্ৰতিদিনে প্ৰায় 15-20 কেজি পৰ্যন্ত ষ্ট্ৰবেৰী বিক্ৰী কৰিবলৈ সমৰ্থ হৈছে। এইবাৰ কৃষকজনে 3 লাখ টকাৰ ষ্ট্ৰবেৰী বিক্ৰী কৰিছে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ শিক্ষা বিভাগে নতুন শিক্ষাবৰ্ষ অৰ্থাৎ 1 এপ্ৰিলৰ পৰা শিক্ষা সেতু এপৰ জৰিয়তে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীৰ উপস্থিতি বাধ্যতামূলক কৰিছে। এনে পৰিস্থিতিত সমগ্ৰ শিক্ষা অসম মিছন সঞ্চালক ওম প্ৰকাশে সকলো জিলালৈ নিৰ্দেশনা জাৰি কৰি শিক্ষা সেতু এপত উপস্থিতি লোৱাৰ ক্ষেত্ৰত কিবা কাৰিকৰী বিসংগতি আছে নেকি সেয়া পৰীক্ষা কৰিবলৈ সংশ্লিষ্ট শিক্ষা বিষয়াসকলক নিৰ্দেশ দিছে। এই ক্ষেত্ৰত কিবা জনাবলগীয়া বিষয় থাকিলে 20 মাৰ্চৰ ভিতৰত জনাবলৈ মিছন সঞ্চালকে নিৰ্দেশনাটোত উল্লেখ কৰিছে। সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ লগতে প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া যুৱ ভোটদাতাসকলক উৎসাহিত কৰাৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে শ্লোগান আৰু জিংগল প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ভোটদাতাৰ সজাগতা শীৰ্ষক বিষয়ৰ এই প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে ভোটৰ অধিকাৰ লাভ কৰা যুৱ ভোটদাতাসকলেহে অংশ ল'ব পাৰিব। শ্লোগান বা জিংগলসমূহ 40 ছেকেণ্ডৰ ভিতৰত হোৱাকৈ অসমীয়া ভাষাত বাণীবদ্ধ কৰি 31 মাৰ্চৰ ভিতৰত 9619686659 নাইবা 9716680969 নম্বৰলৈ হোৱাটছএপযোগে প্ৰেৰণ কৰিব লাগিব। তদুপৰি প্ৰতিযোগীয়ে নিজৰ নাম, ঠিকনা, শিক্ষাগত অৰ্হতা আৰু শিক্ষানুষ্ঠানৰ নাম সন্নিৱিষ্ট কৰি পঠিয়াব লাগিব। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰহিলৈৰ পৰা শ্ৰীকৃষ্ণৰ দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱা উদযাপনৰ বাবে প্ৰস্তুতি অব্যাহত আছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই উৎসৱৰ প্ৰস্তুতিৰ বাবে উলহ মালহৰ পৰিৱেশে বিৰাজ কৰিছে। সত্ৰনগৰী বৰপেটাত পৰহিলৈৰে পৰা 3দিনীয়াকৈ দৌল মহোৎসৱ অনুষ্ঠিত হ'ব। সত্ৰীয় পৰম্পৰা অনুসৰি 24 মাৰ্চত বহ্নোৎসৱ, 25 মাৰ্চত ভৰ দৌল আৰু 26 মাৰ্চত হুঁয়েৰী বা ফাকুৱা উদযাপন কৰা হ'ব। এই উপলক্ষে সত্ৰৰ দালান, কীৰ্তনঘৰ, জগমোহন গৃহ, দৌল মন্দিৰৰ লগতে সত্ৰৰ দেৱালসমূহ চাফ চিকুণ কৰি তোলাৰ কামত যুৱকসকল ব্যস্ত হৈ পৰিছে। একেদৰে সত্ৰৰ বিভিন্ন বংশৰা আৰু সম্প্ৰদায়সমূহেও পৰম্পৰা অনুসৰি মহোৎসৱৰ যাৱতীয় কাম কাজ আৰম্ভ কৰিছে। পৰম্পৰা অনুসৰি সত্ৰৰ বিভিন্ন বংশৰাসমূহে বংশানুক্ৰমিকভাৱে সত্ৰখনৰ একোটা কাম কাজৰ দায়িত্ব লাভ কৰে। নগাঁও জিলাৰ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰত দৌল উৎসৱ পালনৰ বাবে উদযাপন সমিতিয়ে পূৰ্ণগতিত প্ৰস্তুতি চলাইছে। সত্ৰখনত দেওবাৰৰ পৰা 3দিনীয়া দৌল যাত্ৰা উদযাপন কৰা হ'ব। এই উৎসৱ উপলক্ষে সত্ৰৰ চৌদিশ নাম প্ৰসংগৰে মুখৰ হৈ পৰাৰ লগতে অন্যান্য অনুষ্ঠানৰ আয়োজন কৰা হ'ব। উত্তৰ গুৱাহাটীৰ শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰতো 5দিনীয়া বিস্তৃত কাৰ্যসূচীৰে দৌল উৎসৱ উদযাপন কৰা হ'ব। এই উৎসৱ মেহদাহ পৰ্বৰে আৰম্ভ হৈ ধৰ্মীয় শোভাযাত্ৰাৰে সামৰণি পৰিব। উৎসৱৰ অংশ হিচাপে সাংস্কৃতিক অনুষ্ঠান, ভাওনা প্ৰদৰ্শন, যাত্ৰা অভিনয় আদিও প্ৰদৰ্শন কৰা হ'ব। ইপিনে কামৰূপ জিলাৰ বিভিন্ন সত্ৰ, মহাপুৰুষজনাৰ জন্মস্থান বটদ্ৰৱা আৰু মাজুলীৰ সত্ৰসমূহতো দৌল উৎসৱ উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি জানিব পৰা গৈছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা 8:02 লোকসভা নিৰ্বাচন বিষয়ক অনুষ্ঠান দৃষ্টিপাত লোকনিৰ্ণয় 2024 প্ৰচাৰ কৰিব। এই অনুষ্ঠানত সাংবাদিক পাৰ্থ গোস্বামী আৰু ভৱেন ভিমিৰে অংশগ্ৰহণ কৰিব। অনুষ্ঠানৰ আঁত ধৰিব মানস প্ৰতিম শৰ্মাই। উত্তৰ পূব ক্ৰীড়া প্ৰতিযোগিতাত অসমৰ টেবুল টেনিছ খেলুৱৈ তৃষা গগৈয়ে চাৰিটাকৈ সোণৰ পদক দখল কৰিবলৈ সমৰ্থ হৈছে। তৃষাই কালি মিক্সড ডাবলছ আৰু একক শাখাত সোণৰ পদক জয় কৰে। ইয়াৰ পূৰ্বে তৃষাই মহিলাৰ দলগত শাখাত সোণৰ পদক অৰ্জন কৰে। আনহাতে প্ৰতিযোগিতাখনৰ কালি এথলেটিকছত অসমে তিনিটা সোণৰ পদক অৰ্জন কৰে। উল্লেখযোগ্য যে কহিমাত অনুষ্ঠিত প্ৰতিযোগিতাখনত অসমে এই পৰ্যন্ত 22টা সোণ, 36টা ৰূপ আৰু 22টা ব্ৰঞ্জসহ মুঠ 80টা পদক অৰ্জনেৰে তালিকাৰ তৃতীয় স্থানত আছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ সপ্তদশ সংস্কৰণ আজি আৰম্ভ হ'ব। চেন্নাইত হ'বলগীয়া প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন নিশা 8 বজাত আৰম্ভ হ'ব। টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ পূৰ্বে হ'বলগীয়া এইবাৰৰ আই পি এলৰ সংস্কৰণে বিশেষ গুৰুত্ব বহন কৰিছে। তদুপৰি নিলামৰ পূৰ্বে এই সংস্কৰণ চূড়ান্ত হিচাপে পৰিগণিত হৈছে। ইপিনে গুৱাহাটীৰ বৰ্ষাপাৰাৰ ক্ৰিকেট ষ্টেডিয়ামত অহা মে'ত দুখন আই পি এলৰ খেল অনুষ্ঠিত হ'ব। ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে এই বিষয়ে প্ৰকাশ কৰিছে। লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বি চি চি আইয়ে প্ৰতিযোগিতাৰ প্ৰাৰম্ভিক সূচীহে ঘোষণা কৰিছে। অহা সপ্তাহত লীগৰ পৰৱৰ্তী কাৰ্যসূচী প্ৰকাশ কৰা হ'ব। ইফালে বোৰ্ডৰ সচিব জয় শ্বাহে এইবাৰ আই পি এলৰ সকলো খেল ভাৰততে হ'ব বুলি প্ৰকাশ কৰিছে। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন আগবঢ়াইছে প্ৰজন্মা চহৰীয়াই।
আবকাৰী নীতি কেলেংকাৰী গোচৰত বিধি বলবৎকাৰী সঞ্চালকালয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতৰ লগতে আন আন কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি নিৰ্বাচনী বণ্ড সম্পৰ্কীয় অৱশিষ্ট গুৰুত্বপূৰ্ণ তথ্য ষ্টেট বেংকে দাখিল কৰিছে। উচ্চতম ন্যায়ালয়ক ষ্টেট বেংকে দাখিল কৰা তথ্যৰ ভিতৰত আছে প্ৰতিখন বণ্ডৰ বিপৰীতে জাৰি কৰা অতি গোপনীয় ইউপিক আলফা নিউমেৰিক কোড। আল্ট্ৰাভায়লেট ৰশ্মিৰে চাব পৰা এই কোডতে কোম্পানীসমূহৰ পৰা ৰাজনৈতিক দলসমূহে নিৰ্বাচনী বণ্ডৰ ধন লাভ কৰাৰ তথ্য লিপিবদ্ধ আছে। দি আছাম ট্ৰিবিউন কাকতে এই বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। অসম আৰক্ষীৰ বিশেষ কৰ্মবাহিনী এছ টি এফে ধুবুৰীৰ ধৰ্মশালাৰ পৰা গ্ৰেপ্তাৰ কৰা আইছিছৰ দুই সন্ত্ৰাসবাদী হৰিশ ফাৰুকী আৰু অনুৰাগ সিঙক ন্যায় আদালতত হাজিৰ কৰাই ট্ৰেঞ্জিট জিম্মাত লয়। দ্য চেণ্টিনেল আৰু দৈনিক জনভূমি কাকতত আলোকচিত্ৰসহ এই বাতৰি প্ৰকাশ কৰা হৈছে। নাৰেংগী কুৰুৱা সংযোগে ব্ৰহ্মপুত্ৰত নিৰ্মাণ কৰিব লগা ছয়লেনযুক্ত এখন দলং আৰু বাইহাটাৰ পৰা সোণাপুৰলৈ প্ৰস্তাৱিত ৰিং ৰোড নিৰ্মাণৰ বাবে আংচাং বন্যপ্ৰাণী অভয়াৰণ্য আৰু ইয়াৰ কাষৰ পৰিৱেশ সংবেদনশীল মণ্ডলৰ মুঠ 51.72 হেক্টৰ বনভূমি ধবংস কৰা হ'ব। এয়া দৈনিক অসম কাকতৰ বাতৰি। সমাগত লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি এশখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰি প্ৰচাৰ কাৰ্য চলোৱাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰিকল্পনা কৰাৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতে শীৰ্ষ বাতৰি হিচাপে প্ৰকাশ কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশক ভাৰতৰ ভূখণ্ড বুলি আমেৰিকা যুক্তৰাষ্ট্ৰই স্বীকৃতি প্ৰদান কৰিছে। অৰুণাচল প্ৰদেশক দীৰ্ঘদিনে চীনে নিজৰ অংশ বুলি দাবী কৰি আহিছে। এয়া আমাৰ অসম কাকতৰ বাতৰি। দেশৰ নিৰ্বাচন আয়োগে চাৰিখন ৰাজ্যৰ আৰক্ষী অধীক্ষক আৰু জিলা দণ্ডাধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা নন কেডাৰ বিষয়াসকলক বদলি কৰিছে। শোণিতপুৰৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাকো বদলি কৰা হৈছে। অসমীয়া খবৰ কাকতে গুৰুত্ব সহকাৰে এই বাতৰি প্ৰকাশ কৰিছে। কংগ্ৰেছৰ বেংক একাউণ্টৰ পৰা ধন লুট কৰা হৈছে বুলি বিজেপিৰ বিৰুদ্ধে দলটোৰ মুৰববী ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেই অভিযোগ উত্থাপিত কৰাৰ বাতৰি দৈনিক অগ্ৰদূত কাকতত প্ৰকাশ কৰা হৈছে। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন।
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আবকাৰী নীতি কেলেংকাৰীৰ অভিযোগৰ গোচৰত বিধি বলবৎকাৰী সঞ্চালকালয়ৰ গ্ৰেপ্তাৰ। লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত। নতুন শিক্ষাবৰ্ষ অৰ্থাৎ 1 এপ্ৰিলৰ পৰা শিক্ষা সেতু এপৰ জৰিয়তে শিক্ষক কৰ্মচাৰীৰ উপস্থিতি বাধ্যতামূলক কৰাৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগৰ নিৰ্দেশ। উত্তৰ পূব ক্ৰীড়া প্ৰতিযোগিতাত অসমৰ এই পৰ্যন্ত 22টা সোণসহ মুঠ 80টা পদক অৰ্জন আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ সপ্তদশ সংস্কৰণৰ উদ্বোধনী খেলত আজি চেন্নাই ছুপাৰ কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মুখামুখি। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।